এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিফুত পূৰ্বৰ ছটা সশস্ত্ৰ সংগঠনৰ সদস্যৰ সৈতে বৈঠক। ৱাকফ সংশোধনী আইনৰ বলবৎকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি। কেন্দ্ৰীয় চৰকাৰ, ৱাকফ বোৰ্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ বাবে 6761 মনোনয়ন পত্ৰ গ্ৰহণ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুতীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কাৰ্বি আংলং জিলাৰ ডিফুত 100 কোটি টকা ব্যয় সাপেক্ষে ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত কেইবাটাও পথ উন্নয়ন প্ৰকল্প, প্ৰতিমূৰ্তি তোৰণ উন্মোচন আৰু দলং নিৰ্মাণ প্ৰকল্প অন্যতম। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ডিফুত প্ৰথমগৰাকী কাৰ্বিৰ ৰজা আৰু ৰাণী ৰেংবং হোমৰ প্ৰতিমূৰ্তি উন্মোচন কৰে। দুদিনীয়া ভ্ৰমণসূচীৰে পাহাৰীয়া জিলাখনলৈ যোৱা মুখ্যমন্ত্ৰী শৰ্মাই আজি লৰেন্যু ৰেংমা গাঁও সমিতিৰ সভাপতি আৰু গাঁও প্ৰধানক সাক্ষাৎ কৰি ৰেংমা সম্প্ৰদায়ৰ উন্নয়ন আৰু সৰ্বাংগীন বিকাশ সন্দৰ্ভত আলোচনা কৰে। ইয়াৰ পূৰ্বে তেওঁ ডিফুৰ তাৰালংচুৰ কাজিৰ ৰংহাংপি অতিথিশালাত অসমৰ ভৈয়ামৰ কাৰ্বি সংগঠনসমূহৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত অঞ্চলটোত সামগ্ৰিক উন্নয়ন আৰু স্থায়ী শান্তিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰি কাৰ্বি জনগোষ্ঠীৰ বিভিন্ন বিষয় সন্দৰ্ভতো আলোচনা কৰা হয়। ডঃ শৰ্মাই তাৰালংচু জিলাখনৰ পূৰ্বৰ সশস্ত্ৰ সংগঠন PDCK, KLNLF, KPLTD, KPLTR, KPLTM আৰু UPLA প্ৰাক্তন সদস্যসকলৰ সৈতেও বৈঠকত মিলিত হয়। এই সংগঠনসমূহে 2021 চনত কেন্দ্ৰীয় চৰকাৰৰ সৈতে ঐতিহাসিক শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল। মুখ্যমন্ত্ৰীয়ে সংগঠনকেইটাৰ প্ৰাক্তন সদস্যসকলৰ পুনৰ সংস্থাপনৰ বাবে ৰাজ্য চৰকাৰ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে।
আমাৰ 6টা যি আলোচনাত চুক্তি স্বাক্ষৰকাৰী সংগঠন আছে, তেওঁলোকৰ লগত আমি চুক্তিৰ বিভিন্ন দিশ যিসমূহ এতিয়াও ৰূপায়ণ কৰিবলৈ বাকী আছে সেই সম্পৰ্কত আমি খৰচী মাৰি আলোচনা কৰিলোঁ। বিশেষকৈ গোচৰ প্ৰত্যাহাৰ, সংবিধানৰ সংশোধনী, এই গোটেই বিষয়বিলাক আলোচনা হ'ল আৰু আমি এটা এটাকৈ যাতে চুক্তিত স্বাক্ষৰিত বিষয়সমূহ মীমাংসা কৰিব পাৰি তাৰ বাবে কিছু আমি সিদ্ধান্তও আজি গ্ৰহণ কৰিছোঁ। ভৈয়ামৰ কাৰ্বিসকলৰ লগতো আজি বিশেষভাৱে গোটেই তেওঁলোকৰ সমস্যাবিলাক সম্পৰ্কত আমি আলোচনা কৰিলোঁ। তেওঁলোকৰ 2টা মুখ্য ডিমাণ্ড আছিল যে ভৈয়ামৰ কাৰ্বিসকলক চিডিউল ট্ৰাইব হিলছ হওক বা চিডিউল ট্ৰাইব প্লেইনছ হওক এটা পৰিচয় এটা দিব লাগে। আৰু দ্বিতীয় দাবীটো হ'ল যিখন আমাৰ চুক্তিত আছে ৱেলফেয়াৰ কাউন্সিল এখন গঠন কৰিব লাগে ভৈয়ামৰ কাৰ্বিসকলক লৈ, সেই বিষয়টো তেওঁলোকে আজি আলোচনালৈ আনিছিলে। আৰু মই ভাবোঁ যে ভৈয়ামৰ কাৰ্বিসকলৰ যি 2টা সমস্যা আমি অহা 3-4 মাহৰ ভিতৰত সমাধান কৰিব পাৰিম।
মুখ্যমন্ত্ৰী শৰ্মাই আজি ডিফুত অংগনবাড়ী কৰ্মী আৰু শিশুসকলৰ মাজত সামগ্ৰী বিতৰণ কৰি কয় যে অহা 1 অক্টোবৰৰ পৰা অংগনবাড়ী কৰ্মীৰ দৰমহা বৃদ্ধিৰ লগতে তেওঁলোকক এককালীন সাহায্য আগবঢ়োৱাৰ পৰিকল্পনা কৰা হৈছে। শিশুসকলক উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ হলে অংগনবাড়ী কেন্দ্ৰৰ পৰাই এই প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। উচ্চতম ন্যায়ালয়ে ৱাকফ সংশোধনী আইন সন্দৰ্ভত আজি অন্তৱৰ্তীকালীন আদেশযোগে ৱাকফ বোৰ্ডৰ কেন্দ্ৰীয় পৰিষদত কোনো নিযুক্তি দিয়াটো বাৰণ কৰিছে আৰু কেন্দ্ৰীয় চৰকাৰ, ৱাকফ বোৰ্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহক 7 দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ দিছে। মুখ্য ন্যায়াধীশ সঞ্জীৱ খান্না, ন্যায়াধীশ সঞ্জয় কুমাৰ আৰু ন্যায়াধীশ KV বিশ্বনাথনক লৈ গঠিত এখন বিচাৰপীঠে গোচৰটোৰ শুনানি লৈ ন্যায়ালয়ে চৰকাৰে উত্তৰ দিয়াৰ 5 দিনৰ ভিতৰত আবেদনকাৰীয়েও উত্তৰ দিব লাগিব বুলি জাননীত উল্লেখ কৰে। এই গোচৰৰ পৰৱৰ্তী শুনানি 5 মে'ত অনুষ্ঠিত হ'ব। এই শুনানি সন্দৰ্ভত গুচৰীয়া পক্ষৰ এগৰাকী অধিবক্তাই এইদৰে কয়।
আজি মাননীয় সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ৱাকফ মেটাৰ কেইটাত ইণ্টাৰিম অৰ্ডাৰ পাছ কৰিছে। ইণ্টাৰিম অৰ্ডাৰ কেইটা হৈছে এই প্ৰকাৰে যে যিকোনো ৱাকফ প্ৰপাৰ্টি যে ৰেজিষ্টাৰ্ড হৈ আছে, ৰেজিষ্টাৰ্ড বাই ৱে অফ নটিফিকেশ্যন, ৰেজিষ্টাৰ্ড বাই ৱে অফ গেজেট নটিফিকেশ্যন অৰ ডিক্লেয়াৰ্ড বাই দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া, যাৰ ভিতৰত ৱাকফ বাই ইউজাৰো আছে, সেইকেইটাক যেনেকে ষ্টেটাছ কো মেইনটেইন হৈ আছে তেনেকেই ষ্টেটাছ কো মেইনটেইন হৈ থাকিব। দ্বিতীয় যোনটো ক্ৰুচিয়েল ইণ্টাৰিম অৰ্ডাৰ পাছ কৰা হৈছে ইউনিয়ন অফ ইণ্ডিয়াৰ ষ্টেটমেণ্টত, সেইটো হৈছে যে বোৰ্ড বা কাউন্সিল, ৱাকফ বোৰ্ড বা ৱাকফৰ যোনটো কাউন্সিল হয় তাত কোনো মেম্বাৰৰ ইণ্ট্ৰডাকশ্যন প্ৰডাকশ্যন নহ'ব, কোনো মেম্বাৰৰ এপইণ্টমেণ্ট নহ'ব যেতিয়ালৈকে এই ডিস্পিউটটো ডিচাইড নহয়। আৰু ইয়াৰ বাহিৰে কোৰ্টে শুনানিৰ ডেটটো ফিক্স কৰিছে যে 5 মে' যোনটো সপ্তাহ আছে সেই সপ্তাহত শুনানিটো হ'ব, আৰু তাৰ আগত চৰকাৰে 1 সপ্তাহৰ ভিতৰত ৰেছপঞ্চ ফাইল কৰিব লাগিব, আৰু সেই ৰেছপঞ্চৰ ৰিজইণ্ডাৰ যোনটো ফাইল কৰিব দিছে সেইটো 5 দিনৰ কাৰণে দিছে পেটিচনাৰ্ছবিলাকক।
শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।
আকাশবাণীৰ বাতৰি সঠিক, নিৰপেক্ষ আৰু বিশ্বাসযোগ্য।
আকাশবাণী গুৱাহাটীৰ অসমীয়া বাতৰি মিডিয়াম ৱেভৰ 411.5, 289.9 মিটাৰ, FM বেণ্ডৰ 101.6 মেগাহাৰ্চ আৰু নিউজন এয়াৰ এপৰ লগতে বাতৰি বিভাগৰ ফেচবুক পেজ AIR নিউজ গুৱাহাটী আৰু ইউটিউব চেনেল AIR নিউজ গুৱাহাটী যোগে লাইভ ষ্ট্ৰিমিঙতো শুনিবলৈ পাইছে।
দিনটোৰ যিকোনো সময়তে সঠিক খবৰৰ বাবে আমাক ফেচবুক পেজত AIR নিউজ গুৱাহাটী, এক্স হেণ্ডেলত @AIR News_GHY আৰু ইনষ্টাগ্ৰাম হেণ্ডেলত AIR News_গুৱাহাটী ফ'ল' কৰিব পাৰে।
শুনক আৰু শুনাওক আকাশবাণী গুৱাহাটীৰ বাতৰি।
এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ তালিকা আজি জিলাসমূহত ঘোষণা কৰা হ'ব। ইতিমধ্যে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ বাবে বিয়লি 3 বজাত পৰ্যন্ত ধাৰ্য কৰা অন্তিম সময়ৰ পাছত জিলাসমূহত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা ঘোষণাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ৰাজ্যিক নিৰ্বাচন আয়োগে এটা তথ্য অনুযায়ী জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ আসনৰ বাবে 7,174খন মনোনয়ন দাখিল কৰা হৈছিল। ইয়াৰ ভিতৰত 6,761খন মনোনয়ন গ্ৰহণ কৰা হয়। গ্ৰহণ হোৱা মনোনয়নসমূহৰ ভিতৰত 189খন মনোনয়ন নাকচ হোৱাৰ বিপৰীতে 234খন মনোনয়ন প্ৰত্যাহাৰ কৰা হয়। এই পৰ্যন্ত আয়োগে জিলা আৰু আঞ্চলিক পঞ্চায়তৰ আসনত 2,651গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি জানিবলৈ দিছে। অৱশ্যে পৰৱৰ্তী সময়ত যাৱতীয় গণনাৰ পাছত এই সংখ্যা কম বেছি হোৱাৰ সম্ভাৱনা আছে। একেদৰে ৱাৰ্ডসমূহ প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলগীয়া প্ৰাৰ্থীসকলৰ পৰিসংখ্যা এতিয়ালৈকে পোহৰলৈ অহা নাই। উল্লেখযোগ্য যে জিলা পৰিষদৰ 397খন আৰু আঞ্চলিক পঞ্চায়তৰ 2,192খন আসনত নিৰ্বাচন হ'ব। ৱাৰ্ড সদস্যৰ 21,920খন আসনৰ বাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। নিৰ্বাচন আয়োগে নিৰ্বাচনী আচৰণ বিধি উলংঘাকে ধৰি পঞ্চায়ত নিৰ্বাচন সম্পৰ্কীয় অভিযোগৰ বাবে প্ৰতিখন জিলাত 1টা শুল্কবিহীন নম্বৰৰ ব্যৱস্থা কৰিছে। জনসাধাৰণে এই জিলাভিত্তিক নম্বৰসমূহত ফোন কৰি ওজৰ আপত্তি দাখিল কৰিব পাৰিব। জিলা পৰ্যায়ত প্ৰাৰ্থীৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ আগতে ৰাজ্যৰ বিভিন্ন ঠাইত ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী তৎপৰতা বৃদ্ধি পাইছে। শিৱসাগৰত ৰাজ্যৰ দলৰ হৈ জ্যেষ্ঠ নেতা অনুপ বৰপাত্ৰগোহাঁয়ে এখন সংবাদমেল সম্বোধন কৰি শিৱসাগৰ সমষ্টিৰ 6খন জিলা পৰিষদৰ আসন বুজাবুজিৰ ক্ষেত্ৰত কংগ্ৰেছ দলে নিজৰ স্থিতি স্পষ্ট নকৰাৰ বাবে ৰাজ্যৰ দলে অকলে নিৰ্বাচন খেলাৰ পোষকতা কৰিছে বুলি জানিবলৈ দিয়ে। শাসকীয় বিজেপিয়ে আৰক্ষীক নিজৰ সুবিধাৰ বাবে ব্যৱহাৰ কৰাকে ধৰি আন কেইবাটাও গুৰুতৰ অভিযোগ তুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা, সাংসদ প্ৰদ্যুৎ বৰদলৈ নেতৃত্বত কংগ্ৰেছ কৰ্মীসকলে উলুবাৰীৰ আৰক্ষী সঞ্চালক প্ৰধানৰ কাৰ্যালয়ৰ সন্মুখত আজি প্ৰতিবাদ সাব্যস্ত কৰে। কামৰূপ জিলাত অহা 7 মে'ত হ'বলগীয়া 2য় পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীসকলৰ চূড়ান্ত তালিকা ইতিমধ্যে আমাৰ সংবাদদাতাই দিছে। জিলাখনৰ পৰা এই সন্দৰ্ভত আমাৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
অহা 7 মে'ত ৰাজ্যত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ আজি প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হয়। কামৰূপ জিলাতো আজি নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হয়। কামৰূপ জিলাৰ মুঠ 24টা জিলা পৰিষদৰ ভিতৰত 6গৰাকী বিজেপি দলৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। প্ৰাৰ্থীসকল ক্ৰমে 22নং কমলপুৰ জিলা পৰিষদৰ প্ৰণীতা দাস, 23নং বেজেৰা জিলা পৰিষদৰ কিৰণ ডেকা, 10নং চয়ানী ৰাণী জিলা পৰিষদৰ তগৰ দাস কলিতা, 8নং বেকেলি জিলা পৰিষদৰ দেৱজ্যোতি ৰাভা, 1নং পঞ্চতীৰ্থ হাজোৰ ৰীতা তালুকদাৰ আৰু 24নং শৰাইঘাট কেতেকীবাৰী জিলা পৰিষদৰ বিৰাজ কুমাৰ নাথ আৰু 139টা আঞ্চলিক পঞ্চায়তৰ ভিতৰত আৰু 1,390গৰাকী ৱাৰ্ড সদস্যৰ ভিতৰত অধিকাংশই যিসকলে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে আটাইখিনিয়ে ভাৰতীয় জনতা পাৰ্টীৰ সদস্য।
মানকাছৰত আজি মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিনা একাংশ প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পাছত সমষ্টিটোৰ 4খন জিলা পৰিষদত 25গৰাকী প্ৰাৰ্থীৰ মনোনয়ন যোগ্য বিবেচিত হৈছে। 35খন গাঁও পঞ্চায়তৰ আঞ্চলিক পঞ্চায়ত সদস্য পদৰ বাবে 150গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছিল যদিও ইয়াৰ 4গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ আজি বাতিল হয় বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিছে। 2 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ বাবে শোণিতপুৰ জিলাৰ ভোটগ্ৰহণকাৰী বিষয়াসকলৰ কাৰণে প্ৰথমটো প্ৰশিক্ষণ আজি অনুষ্ঠিত হয়। জিলা নিৰ্বাচনী বিভাগৰ উদ্যোগত অনুষ্ঠিত অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ মহিলাৰ দ্বাৰা পৰিচালিত 120টা ভোটগ্ৰহণ কেন্দ্ৰত 150গৰাকী মহিলা নিৰ্বাচনী বিষয়া আৰু 1141গৰাকী পুৰুষ বিষয়াই অংশগ্ৰহণ কৰে। যোৰহাট জিলাত পঞ্চায়ত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্তৰ উপৰি জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্তকে প্ৰমুখ্য কৰি নিৰ্বাচনত জড়িত বিষয়াসকল উপস্থিত থাকে। জিলাখনৰ আয়ুক্ত জয় শিৱানীয়ে জিলাখনৰ তিনিওটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পৰিবহণ কোষৰো পৰ্যালোচনা বৈঠকত অংশ লয়। সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লৈছে। অৱশ্যে হাইস্কুল শিক্ষান্ত পৰীক্ষাত যিসকল পৰীক্ষাৰ্থীয়ে ন্যূনতম তিনিটা বিষয়ত অনুত্তীৰ্ণ হৈছে আৰু অন্ততঃ মুঠ 170 নম্বৰ লাভ কৰিছে, সেইসকল পৰীক্ষাৰ্থীয়েহে এই কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব। এই সন্দৰ্ভত অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ 1 নম্বৰ সংমণ্ডলৰ সচিবে জাৰি কৰা নিৰ্দেশ অনুসৰি পৰীক্ষাৰ্থীসকলে উত্তীৰ্ণ হোৱাৰ বাবে ন্যূনতম 30% নম্বৰ লাভ কৰাৰ লগতে সৰ্বমুঠ 180 বা ততোধিক নম্বৰ পাব লাগিব। কম্পাৰ্টমেণ্টেল পৰীক্ষাত উত্তীৰ্ণ সকলো শিক্ষাৰ্থীয়ে চলিত শিক্ষাবৰ্ষতে নামভৰ্তি কৰিব পাৰিব। নিৰ্দেশনাত উল্লেখ কৰা অনুযায়ী এই পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী পৰ্যায়ত ঘোষণা কৰা হ'ব। প্ৰতিটো বিষয়ৰ বাবে পৰীক্ষাৰ্থীসকলে 500 টকাকৈ বেংক চালান ষ্টেট বেংক অব ইণ্ডিয়াৰ জৰিয়তে আদায় দিয়াৰ লগতে 150 টকাকৈ কেন্দ্ৰ মাচুল পৰিশোধ কৰিব লাগিব। উল্লেখযোগ্য যে এই পৰীক্ষা থিয়ৰী কাকতৰ ক্ষেত্ৰতহে অনুষ্ঠিত হ'ব। পৰীক্ষাত অৱতীৰ্ণ হ'বৰ বাবে পৰীক্ষা কেন্দ্ৰৰ তালিকা পৰ্টেলত উপলব্ধ হ'ব বুলি পৰিষদে নিৰ্দেশনাত উল্লেখ কৰিছে।
ধন্যবাদ অৰুণিমা। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ নামভৰ্তিৰ বাবে আজিৰে পৰা 24 এপ্ৰিললৈ দৰ্পণ নামভৰ্তি পৰ্টেল মুকলি কৰিছে। পৰিষদৰ সংমণ্ডল 2ৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিভিন্ন শিক্ষানুষ্ঠানত নামভৰ্তিৰ বাবে ছাত্ৰ ছাত্ৰীসকলে www.darpan.ahsec.online.in অথবা www.ahsec.assam.gov.inৰ জৰিয়তে অনলাইন আবেদন দাখিল কৰিব পাৰে। ৰাজ্যজুৰি ৰঙালীৰ উৎসাহ অব্যাহত আছে। হাত বিহুৰ চতুৰ্থ দিনটো আজি তাঁতৰ বিহু হিচাপে পালন কৰা হয়। অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প সঞ্চালকালয়ৰ উদ্যোগত আমবাৰীৰ বস্ত্ৰভৱনত আজি দিনজোৰা কাৰ্যসূচীৰে তাঁতৰ বিহু পালন কৰা হয়। দেউৰী জনগোষ্ঠীৰ বসতি প্ৰধান অঞ্চলসমূহত দেউৰীসকলৰ বসন্ত উৎসৱ ইবাকু বিচু কালিৰে পৰা সপ্তাহজুৰি পালন কৰা হৈছে। আজি পুৱা ডেকা গাভৰুসকলে পৰম্পৰাগত বোকা খেলত ভাগ লয়। বোকা বিহু উপলক্ষে আজি ধেমাজি জিলাৰ বৰদলনি, গোগামুখ, শ্ৰীপানী, জোনাই আদি অঞ্চলত ব্যাপক উৎসাহ পৰিলক্ষিত হৈছে। নামনি অসমৰ বিভিন্ন প্ৰান্তত বহাগ বিহুৰ পৰম্পৰাৰ অংশ হিচাপে বাঁহ গোসাই, পাৱৰাতোলা আৰু ভঠেলি উৎসৱৰ আয়োজন কৰা হৈছে। বাক্সা জিলাৰ গোৰেশ্বৰৰ বেতনাত হৰণীয়া কছাৰী জনগোষ্ঠীয়ে কাইলৈৰ পৰা 3দিনীয়াকৈ বাঁহ গোসাই উৎসৱৰ আয়োজন কৰিছে। এই উৎসৱৰ অংশ হিচাপে হৰণীয়া লোকনৃত্য গীতৰ আখৰাও সম্পূৰ্ণ হৈছে। চৰকাৰী অথবা প্ৰাদেশিকীকৃত বিদ্যালয়ৰ নামত কোনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ নাম পঞ্জীয়ন নকৰিবলৈ কামৰূপ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে সকলো শিক্ষানুষ্ঠানৰ মুৰববীলৈ নিৰ্দেশ জাৰি কৰিছে। এই নিয়ম ভংগ কৰা শিক্ষানুষ্ঠানৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হ'ব বুলি পৰিদৰ্শকে প্ৰকাশ কৰিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন ৰোমাঞ্চকৰ খেলত দিল্লী কেপিটেলছে ৰাজস্থান ৰয়েলছক ছুপাৰ অভাৰত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিফুত পূৰ্বৰ 6টা সশস্ত্ৰ সংগঠনৰ সদস্যৰ সৈতে বৈঠক। ৱাক অফ সংশোধনী আইনৰ বলবৎকৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ অন্তৱৰ্তী আদেশ জাৰি। কেন্দ্ৰীয় চৰকাৰ ৱাক অফ বোৰ্ড আৰু সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ জাননী জাৰি। অহা 2 আৰু 7 মে'ত হ'বলগীয়া পঞ্চায়ত নিৰ্বাচনৰ জিলা পৰিষদৰ বাবে 6761 মনোনয়ন পত্ৰ গ্ৰহণ। হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ছানৰাইজাৰ্ছ হায়দৰাবাদ মুম্বাই ইণ্ডিয়ানছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 মিনিটত শুনিবলৈ পাব।